নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱা বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে জাননীযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই বছৰ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আসনত বিজেপিয়ে 274খন, কংগ্ৰেছে 72খন, অগপয় 27খন, এ আই ইউ ডি এফে 8খন, ৰাইজৰ দলে 3খন আৰু নিৰ্দলীয় 13খন আসনত জয়লাভ কৰিছে। আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপিয়ে 1261খন, কংগ্ৰেছে 481খন, অগপয় 184খন, এ আই ইউ ডি এফে 64খন, ৰাইজৰ দলে 17খন, তৃণমূল কংগ্ৰেছে 4খন, অসম জাতীয় পৰিষদে 3খন, আম আদমী পাৰ্টীয়ে 1খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 173খন আসনত জয়লাভ কৰিছে। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাক জনসাধাৰণৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে আকাশবাণীয়ে কেতবোৰ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি আকাশবাণী দিল্লী কেন্দ্ৰই পৰমবীৰ চক্ৰ লাভ কৰা দেশৰ বীৰ সেনানীসকলৰ বীৰগাথা কাইলৈৰ পৰা প্ৰতিখন বাতৰি বুলেটিনতে প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগেও কাইলৈৰ পৰা ইয়াৰ বাতৰি বুলেটিনসমূহত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ মাতৃস্থানীয় লোকৰ মতামত প্ৰচাৰ কৰিব। ইয়াৰ উপৰি অহা 17 মে'ৰ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত, 18 মে'ৰ সন্ধিয়া 7:45 প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকাটো কেইবাগৰাকীও বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰা হ'ব। অসম সাহিত্য সভাৰ 2025-2027 বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা হেতুবন্ধ কাৰ্যসূচী অহা 17, 18 আৰু 19 মে'ত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰিবলৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে হেতুবন্ধ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত আৰু অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্ৰী বন্ধন উপসমিতিৰ সৌজন্যত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত হেতুবন্ধ যাত্ৰা 4 আৰম্ভ কৰা হ'ব। এই অনুষ্ঠানত বৰাক উপত্যকাৰ ভাষা, সাহিত্য, কৃষ্টি, সংস্কৃতিৰ লগতে অন্যান্য বিষয় সন্দৰ্ভত অধ্যয়ন কৰাৰ লগতে বিশিষ্ট নাগৰিক, কবি, সাহিত্যিক, সাংবাদিক, সাংস্কৃতিক কৰ্মী, বুদ্ধিজীৱী আদিৰ সৈতেও মত বিনিময় কৰা হ'ব। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়কসকলে অংশ ল'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। চিৰাং জিলাৰ বিজনী অসামৰিক চিকিৎসালয়ত আজি প্ৰসূতি অস্ত্ৰোপচাৰ কেন্দ্ৰ মুকলি কৰা হয়। বিধায়ক অজয় কুমাৰে এই কেন্দ্ৰটো উদ্বোধন কৰে। জিলাখনত ভাৰত ভূটান সীমান্ত এলেকাকে ধৰি বিজনী মহকুমাৰ প্ৰসূতিসকলৰ এই কেন্দ্ৰৰ জৰিয়তে উপকৃত হ'ব বুলি আশা কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে যোৰহাটতো জিলা প্ৰশাসনৰ সহযোগত কৃষক পঞ্জীয়ন কাৰ্যসূচী অব্যাহত আছে। জিলা কৃষি বিষয়া কাৰ্যালয় আৰু জিলাখনৰ সাধাৰণ সেৱা কেন্দ্ৰসমূহত এই পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে। পঞ্জীয়ন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাৰ বাবে জিলা প্ৰশাসনে গাঁওসমূহত ঘৰে ঘৰে পঞ্জীয়নৰ ব্যৱস্থা হাতত লৈছে। উল্লেখযোগ্য যে কৃষি বিভাগৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি যিকোনো আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ কৃষক পঞ্জীয়নৰ প্ৰয়োজন হয়। বাৰিষা আগমনৰ লগে লগে ৰাজ্যত সাম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত আজি সন্ধিয়া বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্যৰ সভাপতিত্বত বান সন্দৰ্ভত কেইবাটাও দিশ আলোচনা কৰা হয়। বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে জিলাবোৰলৈ প্ৰেৰণ কৰা পৰামৰ্শসমূহো এই সভাত আলোচনা কৰাৰ লগতে আশ্বাসসমূহৰ বিষয়েও পৰ্যালোচনা কৰা হয়। উল্লেখযোগ্য যে প্ৰতিবছৰে বৰপেটা জিলাত বানে ক্ষতি কৰি আহিছে। সম্ভাব্য বানৰ পূৰ্বেই ক্ষতিৰ মাত্ৰা হ্ৰাস কৰাৰ উদ্দেশ্যে সকলো ব্যৱস্থা সাজু কৰি তুলিবলৈ আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত জিলাখনৰ সকলো চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, বিভাগীয় মুৰব্বী, জিলা প্ৰকল্প বিষয়া, জিলা দুৰ্যোগ প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া আদি উপস্থিত থাকে। দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বজালীৰ গোপালদেৱ সেৱক সমাজৰ ৰাজ্যিক অধিৱেশন অহা 31 আৰু 1 জুনৰ পৰিৱৰ্তে 12 আৰু 13 অক্টোবৰত অনুষ্ঠিত হ'ব। অৱশ্যে ৰাজ্যিক সমিতিৰ অনুমোদনৰ পাছতহে এই সিদ্ধান্ত কাৰ্যকৰী হ'ব বুলি উদযাপন সমিতিৰ তৰফৰ পৰা জানিবলৈ দিছে। ভাৰত পাকিস্তানৰ সামৰিক সংঘাতক কেন্দ্ৰ কৰি বাতিল হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLৰ খেলসমূহ অহা 17 মে'ৰ পৰা পুনৰ আৰম্ভ হ'ব। BCCIৰ সচিব তথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ সঞ্চালক দেৱজিৎ লন শইকীয়াই ডিব্ৰুগড়ত আজি এই কথা ঘোষণা কৰে। ডিব্ৰুগড়ত জালান আউটডোৰ ষ্টেডিয়ামত নতুনকৈ নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট খেলপথাৰ পৰিদৰ্শন কৰি তেওঁ কয় যে IPLৰ চূড়ান্ত খেলসমূহ অহা 3 জুনৰ পৰা আৰম্ভ হ'ব। ওদালগুৰি জিলাৰ পানেৰী ধূপগুৰি নাচনহালি গাঁৱৰ সমাজকৰ্মী ধানুৰাম বৰুৱাৰ আজি বিয়লি পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 65 বছৰ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত।